এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে আজি ভোগালী বিহুৰ উৰুকা নিশা সমূহীয়া ভোজ ভাতৰ ব্যাপক প্ৰস্তুতি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বৰাক উপত্যকাৰ তিনিটা বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা পুঁজিৰ চেক বিতৰণ। শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত বিশেষ অধিবক্তা দল নিযুক্তিৰ প্ৰস্তাৱত ৰাজ্যপালৰ অনুমোদন। শিল্পী সমৰ হাজৰিকাৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ট্ৰফীৰ প্ৰথমবাৰৰ বাবে ৰাজ্যলৈ আগমন। নমস্কাৰ, বাতৰিৰ সৈতে মই মৰমী কাশ্যপ আৰু মোৰ সৈতে আছে অংকুৰজ্যোতি শৰ্মা। এতিয়া শুনক বিতং বাতৰি। আজি ভোগালী বিহুৰ উৰুকা। পৰম্পৰা অনুসৰি মাঘৰ বিহুৰ উৰুকাৰ দিনা ৰাজ্যবাসীয়ে আজি নিশা সমূহীয়া ভোজ ভাত খোৱাৰ দিহা কৰিছে। গ্ৰামাঞ্চলত মেজি আৰু ভেলাঘৰৰ তলত সমূহীয়া ভোজ ভাতৰ প্ৰস্তুতি পুৱাতে আৰম্ভ হয়। গুৱাহাটীকে ধৰি ৰাজ্যখনৰ নগৰাঞ্চলৰ ৰাইজেও কংক্ৰিটৰ মজিয়াত একেলগে এসাজ খোৱাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ কেইবাখনো বিলত আজি গাঁওবাসীয়ে সমূহীয়াকৈ মাছ ধৰে। মাছৰ বজাৰসমূহত আজি পুৱতি নিশাৰে পৰা বিভিন্ন স্থানৰ পৰা মাছ ব্যৱসায়ীসকল উপস্থিত হোৱাৰ লগতে গ্ৰাহকৰো ভিৰ পৰিলক্ষিত হয়। মাজুলীৰ বিভিন্ন অঞ্চলত আজি ৰাইজে সমূহীয়াভাৱে মাছ ধৰি আনন্দ উপভোগ কৰে। কোকৰাঝাৰ জিলাৰ বজাৰসমূহত আজি ভোগালীৰ উৰুকাৰ বাবে মাছ বিক্ৰেতা আৰু ক্ৰেতাসকলে ভিৰ কৰে বুলি আমাৰ সংবাদদাতাই জনাইছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বিল জলাশয়সমূহত মাছ ধৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে যদিও ওচৰৰ গাঁওবাসীয়ে নিষেধাজ্ঞা নেওচি জলাশয়সমূহত সমূহীয়াভাৱে মাছ ধৰে। ভোগালী বিহু উপলক্ষে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাজ্যপালগৰাকীয়ে এটা বাৰ্তাত ভোগালী বিহুক অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ অমূল্য সম্পদ বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ভোগালী বিহু কৃষকৰ সমৃদ্ধিৰ প্ৰকাশ বুলি অভিহিত কৰে। তেওঁ কয় যে ভোগালী মানে মিলাপ্ৰীতিৰে একেলগে এসাজ খাই আত্মীয়তাক উদযাপন কৰাৰ নাম। গুৱাহাটী মহানগৰীৰ উজান বজাৰৰ মাছৰ বজাৰত উৰুকা উপলক্ষে আজি পুৱতি নিশাৰে পৰা ক্ৰেতাৰ ভিৰ পৰিলক্ষিত হয়। একেদৰে মহানগৰীৰ কলংপাৰ, বেলতলা, বামুনী মৈদাম, গণেশগুৰিৰ দৰে অন্যান্য বজাৰসমূহতো উৰুকাৰ লগ ভাতৰ যোগাৰ কৰিবলৈ ক্ৰেতা আৰু বিক্ৰেতাৰ বিপুল সমাগম হোৱা দেখিবলৈ পোৱা যায়। ডিব্ৰুগড় জিলাতো ভোগালী বিহুৰ ব্যাপক আয়োজন কৰা হৈছে। জিলাখনৰ বিভিন্ন ঠাইত মেজি আৰু ভেলাঘৰ সাজি ভোজ ভাত খোৱাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। জিলাখনৰ বাণীপুৰত ৰংঘৰৰ আৰ্হিত সজা ভেলাঘৰে সকলোৰে দৃষ্টি আকৰ্ষিত কৰিছে। জিলা প্ৰশাসনে উৰুকা আৰু মাঘ বিহু উপলক্ষে মাছ, মাংস, গাখীৰ, দৈকে ধৰি বিভিন্ন খাদ্য সামগ্ৰীৰ বজাৰ মূল্য অতিৰিক্তভাৱে বৃদ্ধি নকৰিবলৈ বেপাৰীসকলৰ কাৰণে এখন নিৰ্দিষ্ট মূল্য তালিকা প্ৰকাশ কৰিছে। জিলাখনৰ চৌকিডিঙিত আজি উৰুকা উপলক্ষে স্থানীয় বিধায়ক তথা মন্ত্ৰী প্ৰশান্ত ফুকনে উপস্থিত হৈ ৰাজ্যবাসীক ভোগালী বিহুৰ ওলগ জনোৱাৰ লগতে এফাকি বিহু গাই বিহুৰ শুভেচ্ছা জনায়। নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আজি ডাকৰঘাট যমুনা জলাহ বিলত পুৱাৰ ভাগতে মৎস্য চিকাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। জিলাখনৰ জাকৰুৱা বিলত সহস্ৰাধিক লোকে মৎস্য চিকাৰত অংশগ্ৰহণ কৰিছে। শিৱসাগৰ নগৰৰ সমীপৰ জয়সাগৰ অঞ্চলত থকা জেৰেঙা পথাৰৰ বিলসমূহৰ লগতে ভটীয়াপাৰাৰ বিলসমূহৰ পাৰত আজি পুৱাৰে পৰা মাছ ক্ৰয় কৰিবলৈ যথেষ্ট সংখ্যক লোক উপস্থিত হয়। কাছাৰ জিলাতো মকৰ সংক্ৰান্তি আৰু ভোগালী বিহু উপলক্ষে উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। জিলাখনৰ বিভিন্ন গাঁও আৰু চহৰাঞ্চলত সৃষ্টিশীল আৰ্হিত ভেলাঘৰ সাজি উলিওৱা হৈছে। পৰম্পৰাগত খাদ্য সম্ভাৰেৰে ভোগালীক আদৰিবলৈ কাছাৰ জিলাৰ ৰাইজ সাজু হৈছে। গোৱালপাৰা আৰু ধুবুৰী জিলাতো বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে উলহ মালহেৰে উৰুকা পালনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। গোৱালপাৰাত মাঘ বিহুৰ প্ৰস্তুতি সন্দৰ্ভত আমাৰ সংবাদদাতা ৰছিদুল হুছেইনৰ চমু প্ৰতিবেদন।
উৰুকা উপলক্ষে আজি পুৱাৰে পৰাই মাছ মঙহৰ বজাৰত ভিৰ পৰিলক্ষিত হয়। জিলাখনৰ ৰাভা জনজাতীয় লোকসকলেও উলহ মালহেৰে উৰুকা পালন কৰিছে। বিভিন্ন ঠাইত বিভিন্ন আৰ্হিৰে নিৰ্মাণ হোৱা ভেলাঘৰত ৰাজহুৱা ভোজ ভাতৰ আয়োজন চলিছে। গোৱালপাৰা চহৰৰ নিউ গোৱালপাৰাবাসীয়ে ভোগালী বিহুৰ জৰিয়তে অসমৰ কৃষ্টি সংস্কৃতি বিশ্ব দৰবাৰত সজীৱ কৰি ৰখাৰ প্ৰয়াস কৰিছে। এইবেলি নিউ গোৱালপাৰাবাসীয়ে ভোগালী বিহু উপলক্ষে বিহু ফিল্ডত গোৱালপাৰাৰ লোকগীতৰ সম্ৰাজ্ঞী প্ৰয়াত প্ৰতিভা পাণ্ডে বৰুৱাৰ ঘৰ হাৱাখানাৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰিছে। ইফালে চহৰখনৰ শাস্ত্ৰীনগৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ভোগালী বিহু পালন কৰা হৈছে। শাস্ত্ৰীনগৰ ভোগালী বিহু উদযাপন সমিতিয়ে 45 ফুট উচ্চতাৰ মেজি সাজি উলিয়াইছে। কাইলৈ পুৱা জিলাখনৰ বিভিন্ন প্ৰান্তত মেজি জ্বলাই সকলোৱে সৰ্বাধিকৰ মংগল কামনা কৰিব।
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ প্ৰতি সন্মান জনাই হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কৰ্তৃপক্ষই পৰম্পৰাগত বুলবুলি চৰাই যুঁজ খেল বাতিল কৰাৰ সিদ্ধান্ত লৈছে। পৰম্পৰা অনুসৰি মাঘৰ দুমাহিত মন্দিৰৰ বাকৰিত এই খেল অনুষ্ঠিত কৰা হয়। উচ্চতম ন্যায়ালয়ে 2015 চনত এই খেল অনুষ্ঠিত কৰাত নিষেধাজ্ঞা জাৰি কৰিছিল। সৰ্বোচ্চ ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশৰ প্ৰতি লক্ষ্য ৰাখি খেল পৰিচালনা সমিতিয়ে বুলবুলি চৰাই খেল বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই সন্দৰ্ভত পৰিচালনা সমিতিৰ এগৰাকী সদস্যই এইদৰে কয়।
15 চনত কেনেকৈ কি ধৰণে কিবা ইনজাংচন হ'ল কোৰ্টৰ পৰা আমি নাজানো। কৈছে যে মহামান্য আদালতে কৈছে যে সেইটো খেল বন্ধ কৰিবলৈ। আমি শুনামতে এতিয়া ক্ৰুৱেলটি এনিমেলছ এক্ট আছে 1972 যেটা হৈছিলে সেইমতে এইটো বন্ধ হৈছে বুলি কৈছিলে। কিন্তু মই জানা এই এনিমেল ট্ৰেছপাছ এক্ট যিখন আছে সেইখন এজ ইট ইজ আছে, কেৱল সৰু এটা এমেণ্ডমেণ্ট কিবা হৈছিলে, সেই এমেণ্ডমেণ্ট মতে এইখন কোৰ্টত এটা আৰ্জি দিছিলে। ইণ্টাৰেষ্টেড যিসকল আছে তেওঁলোক প্ৰকৃতি প্ৰেমী আৰু সেইমতে কোৰ্টে ইনজাংচনটি বন্ধ কৰিছিলে আৰু বন্ধ কৰাৰ পিছত আমি কোৰ্টৰ অৰ্ডাৰ মানিছোঁ।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বৰাক উপত্যকাৰ 3টা বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰীয়ে মহিলা উদ্যমিতা পুঁজিৰ চেক বিতৰণ কৰে। তেওঁ উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ 14,135গৰাকী আত্মসহায়ক গোটৰ মহিলাক উদ্যমিতা পুঁজি 10,000 টকাকৈ চেক প্ৰদান কৰে। শ্ৰীভূমি জিলাৰ ক্ৰীড়াসন্থা খেলপথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয় যে মহিলাসকলক আৰ্থিকভাৱে সবল কৰি ৰাজ্যৰ তৃণমূল পৰ্যায়ৰ বিকাশ সুনিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ মহিলাসকলক এই ধনৰাশিৰ যথোচিত ব্যৱহাৰেৰে স্বাৱলম্বনৰ পথ মুকলি কৰিবলৈ আহান জনায়। ডঃ শৰ্মাই ইয়াৰ পাছত কাটিগড়া আৰু বৰখলা বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ মহিলাসকলকো উদ্যমিতা আঁচনিৰ অধীনত চেক প্ৰদান কৰে। কাটিগড়া বিধানসভা সমষ্টিত 18,578গৰাকী মহিলাক 10,000 টকাকৈ চেক প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে বৰখলা সমষ্টিৰ 19,756গৰাকী উদ্যমী মহিলাক চেক বিতৰণ কৰে। উল্লেখযোগ্য যে এদিনীয়া ভ্ৰমণসূচীৰে বৰাক উপত্যকালৈ যোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পূৰ্বে কাছাৰ জিলাৰ শিলচৰত সদ্যপ্ৰয়াত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰুকাষ্ঠ বাসগৃহত উপস্থিত হৈ পৰিয়ালক সাক্ষাৎ কৰে। ডঃ শৰ্মাই প্ৰয়াত নেতাগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ৰাজ্য চৰকাৰৰ বিশেষ অধিবক্তা দল নিযুক্তিৰ প্ৰক্ৰিয়াত অনুমোদন জনাইছে। কেবিনেটৰ অনুমোদন মৰ্মে ৰাজ্যপালগৰাকীয়ে 5গৰাকী অধিবক্তাক আজি বিশেষ ওকালতিৰ দায়িত্ব অৰ্পণ কৰে। কিংবদন্তী শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ ওকালতি কৰাৰ বাবে জিয়াউল কামাৰক বিশেষ লোক ফৰিয়াদী হিচাপে নিযুক্তিত অনুমোদন দিয়া হৈছে। একেদৰে তেওঁ সহায় কৰাৰ বাবে অতিৰিক্ত লোক ফৰিয়াদী হিচাপে ব্ৰজেন্দ্ৰ মোহন চৌধুৰী, সহকাৰী বিশেষ লোক ফৰিয়াদী হিচাপে কিশোৰ দত্ত, প্ৰাঞ্জল দত্ত আৰু বিকাশ জামাৰৰ নিযুক্তিত অনুমোদন দিয়া হৈছে।
অসমীয়া সংগীত জগতৰ এটি উজ্জ্বল নক্ষত্ৰ বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ শেষকৃত্য আজি নৱগ্ৰহ শ্মশানত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। নৱগ্ৰহ শ্মশানত বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়াই 79 বছৰ বয়সত দেহাৱসান ঘটা শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দিলীপ শইকীয়াই ৰাজ্যৰ সংগীত জগতলৈ শিল্পীগৰাকীৰ অৱদানৰ কথা এইদৰে স্মৰণ কৰে।
অসমৰ সংগীত সাংস্কৃতিক জগতখনক শূন্যতা দি থৈ আমাৰ শিল্পীগৰাকী গলগৈ, শ্ৰদ্ধেয় অসমৰ হাজৰিকাদেৱ। সুধাকণ্ঠ ভাৰতৰত্ন ভূপেন দাৰ অবৰ্তমানত সমৰদাহঁতৰ নিচিনা আমাৰ সংগীত ক্ষেত্ৰৰ শিল্পীসকলে যেন ভূপেন দাক জীয়াই ৰাখিছিল, তেখেতসকলৰ সংগীতৰ, তেখেতসকলৰ কণ্ঠৰে আৰু সকলোৰে আমি দেখোঁ যে ভূপেন দা পৰিয়ালৰ এই প্ৰজন্মৰ যিসকল আছিল সহোদৰ ভাতৃ হওক, এইসকলে আমাৰ অসমীয়া জাতিটোক সাংস্কৃতিক ক্ষেত্ৰখনত অনবদ্য অৰিহণা যোগাই গৈছে। গতিকে এক শূন্যতাৰ সৃষ্টি হ'ল আৰু আমি সকলোৱে আজি মৰ্মাহত প্ৰাণৰ শিল্পীগৰাকী আমাৰ মাজৰ পৰা চিৰবিদায় ল'লে, আমি সকলো শোকাহত।
ইয়াৰ পূৰ্বে গুৱাহাটীৰ নিজৰাপাৰৰ বাসগৃহত গুণমুগ্ধসকলে শিল্পীগৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। মন্ত্ৰী বিমল বৰাই প্ৰয়াত শিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰয়াত সমৰ হাজৰিকাক ৰাজ্য চৰকাৰে মৰণোত্তৰভাৱে শিল্পী বঁটা প্ৰদান কৰিব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে। পাছত তেওঁৰ নশ্বৰদেহ আকাশবাণী গুৱাহাটীৰ চৌহদলৈ অনা হয়। উল্লেখযোগ্য যে ভাৰতীয় খাদ্য নিয়োগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী হাজৰিকাই ভাৰতীয় অসমীয়া লোকজীৱনৰ সুখ দুখ আশা আকাংক্ষাক সুৰৰ মাধুৰ্যৰে জনসাধাৰণৰ হৃদয়লৈ লৈ গৈছিল। লোকসংগীত, আধুনিক গীত আৰু সাংস্কৃতিক চেতনাৰে সমৃদ্ধ হাজৰিকাৰ সৃষ্টিসমূহ অসমীয়া সংগীত জগতৰ অমূল্য সম্পদ। অনাতাঁৰ কেন্দ্ৰ আৰু এলবামৰ বাবে গীত গোৱাৰ উপৰি তেওঁ বহুকেইখন অসমীয়া ছবিত নেপথ্য কণ্ঠশিল্পী হিচাপে কণ্ঠনি গৰাইছে। তেওঁ উপপথ, বোৱাৰী, ঘৰ সংসাৰ, প্ৰবাতী পক্ষীৰ গানৰ দৰে কেইবাখনো জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰত কণ্ঠদান কৰিছিল। তেওঁৰ কণ্ঠত প্ৰাণ পাই উঠা প্ৰথম মৰমে যদি সঁহাৰি নাপায় কি যে ৰণাংগনৰ কাহিনী, নাহৰ ফুলে জ্যোতি ফুলে আজিৰ দৰে কালজয়ী গীত আজিও শ্ৰোতাৰ হৃদয়ত সজীৱ হৈ আছে। পদ্মশ্ৰী সন্মানেৰে বিভূষিত বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং টেৰাঙৰ 89 সংখ্যক জন্মদিন উপলক্ষে আজি ডিফুত বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। ডিফু সাহিত্য সভাৰ উদ্যোগত আয়োজিত কাৰ্যসূচীত ভালেসংখ্যক লোকে পাহাৰ বৈয়ামৰ সমন্বয়ৰ হাকুস্বৰূপ ৰংমিলিৰ হাঁহিৰ স্ৰষ্টা ৰংবং টেৰাঙৰ জন্মদিন উপলক্ষে শুভেচ্ছা জনায়। জিলা আয়ুক্ত আৰণ্যক শইকীয়াই জন্মদিনত সাহিত্যিকগৰাকীক সাক্ষাৎ কৰি সুস্বাস্থ্য কামনা কৰে। দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ জোৰডাঙ্গাত সীমান্ত সুৰক্ষা বাহিনীয়ে আজি এজন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰে। ধৃত লোকজনক বাংলাদেশৰ কুইক্ৰাম জিলাৰ ৰতনপুৰ গাঁৱৰ মিষ্টাৰ আলী বুলি চিনাক্ত কৰা হৈছে। ধৃত লোকজনে আন পাঁচজন বাংলাদেশী চোৰাং সৰবৰাহকাৰী সহযোগত কাইটেটাৰৰ বেৰ পাৰ হৈ গৰু সৰবাহৰ বাবে অসমত প্ৰৱেশ কৰিছিল। সীমান্তত তহলধাৰী বি এছ এফ জোৱানে এজনক কৰায়ত্ত কৰে যদিও আন পাঁচজন বাংলাদেশী সৰবৰাহকাৰীয়ে পলায়ন কৰে। আৰক্ষীয়ে ধৃত লোকজনক আজি হাতিঙিমাৰী জিলা আদালতত হাজিৰ কৰে। আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশমৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্ৰাসংগিক অনুষ্ঠানত আজি বিয়লি 3:05 প্ৰচাৰিত নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসা সেৱাৰ সুবিধা সন্দৰ্ভত নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ বিষ্ণুৰাম দাসৰ সৈতে হোৱা সাক্ষাৎকাৰটি নিশা 9:15 পুনৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ নগাঁও জিলাৰ সংবাদদাতা মুনীন্দ্ৰ শইকীয়াই। বিশ্ব ঐতিহ্যক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানত অহা 23 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈ নদিনীয়া কাৰ্যসূচীৰে বাবাৰী ৰেঞ্জৰ প্ৰথম প্ৰৱেশদ্বাৰ প্ৰাংগণত মানাহ উৎসৱৰ আয়োজন কৰা হৈছে। এই উপলক্ষে মানাহ মহোৎসৱ উদযাপন সমিতিৰ সভাপতি সুভাষ তিৰ্কীয়ে কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আজি মহোৎসৱৰ লাইখুটা স্থাপন কৰে।
তথ্য প্ৰযুক্তি, বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি সোণাপুৰৰ ছায়েন্স চিটি প্ৰকল্প পৰিদৰ্শন কৰে আৰু দেশৰ চতুৰ্থখন অত্যাধুনিক বিজ্ঞান নগৰীৰূপে নিৰ্মীয়মান এই প্ৰকল্পৰ কাম কাজৰ অগ্ৰগতি বুজ লয়। মন্ত্ৰীগৰাকীয়ে প্ৰকল্পটো অন্তিম পৰ্যায়ৰ কাম কাজখিনি নিৰ্ধাৰিত সময়ৰ ভিতৰত ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ যাৱতীয় বিষয়া আৰু নিৰ্মাণ প্ৰতিষ্ঠানক নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ বিজ্ঞান সংগ্ৰহালয় আঁচনিৰ অধীনত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যৌথ পুঁজিৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ অত্যাধুনিক বিজ্ঞান সংগ্ৰহালয় হিচাপে এই বিজ্ঞান নগৰী প্ৰকল্প ৰূপায়ণ কৰা হৈছে। এই প্ৰকল্পই অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰলৈ নতুন উৎসাহ কঢ়িয়াই আনিবলৈ সমৰ্থ হ'ব বুলি আশা কৰা হৈছে। ইয়াৰ পাছত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰো দায়িত্বত মন্ত্ৰী মহন্তই গুৱাহাটীৰ বশিষ্ঠত নিৰ্মীয়মান অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নতুন কাৰ্যালয়ৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। কামৰূপ আৰক্ষী অভিযান চলাই আমিনগাঁৱত 11 কোটি টকা মূল্যৰ বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰে। কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত এই অভিযান চলিছিল। আৰক্ষীয়ে এই অভিযানত আনোৱাৰ হুছেইন কাজী আৰু আমিনুল ছিকদাৰ নামৰ দুজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে। মণিপুৰৰ পৰা নিচাজাতীয় সামগ্ৰীখিনি নামনি অসমলৈ সৰবৰাহৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰে। 2026 বৰ্ষৰ ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ট্ৰফি আজি প্ৰথমবাৰৰ বাবে গুৱাহাটীলৈ অনা হৈছে। ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগৰ উদ্যোগত লোককৃষ্টি সংস্কৃতিৰে ফুটবল বিশ্বকাপৰ ট্ৰফিক আদৰণি জনোৱা হয়। পুৱাৰ ভাগত বিমানবন্দৰৰ পৰা ট্ৰফি সৰুসজাই ষ্টেডিয়ামলৈ আৰু বিয়লিৰ ভাগত বৰ্ষাপৰাস্থিত এচিএ ষ্টেডিয়ামলৈ নিয়া হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিশা 8:10 এই ট্ৰফি মুকলি কৰাৰ কথা। এই কাৰ্যসূচীত প্ৰাক্তন বিশ্বকাপ বিজয়ী তথা ফিফাৰ প্ৰতিনিধি গিলবাৰ্টো আপেৰিচেডো দা ছিলভা উপস্থিত থাকিব। বিশ্বকাপ ফুটবলৰ ট্ৰফিৰ আগমন উপলক্ষে এটি সংগীতানুষ্ঠানৰো আয়োজন কৰা হৈছে। এই অনুষ্ঠানত ঋতু ৰিবা, শংকুৰাজ, অনুভৱ জৈন, অনুষ্কা মাস্কীয়ে অংশগ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰে ট্ৰফি চোৱাৰ বাবে বিনামূলীয়াকৈ 8-10 হাজাৰ অনুমতি পত্ৰৰ ব্যৱস্থা কৰিছে। ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল ৰাজকোটৰ নিৰঞ্জন শাহ ষ্টেডিয়ামত কাইলৈ অনুষ্ঠিত হ'ব। খেলখন দিনৰ 1:30 বজাত আৰম্ভ হ'ব। ভাৰত দেওবাৰে বডোদৰাত অনুষ্ঠিত প্ৰথমখন খেলত 4 উইকেটত জয়লাভ কৰি শৃংখলাত 1-0 ফলাফলত আগবাঢ়ি আছে। শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল অহা দেওবাৰে ইণ্ডোৰত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। আজি ভোগালী বিহুৰ উৰুকা, নিশা সমূহীয়া ভোজ ভাতৰ ব্যাপক প্ৰস্তুতি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বৰাক উপত্যকাৰ 3টা বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা পুঁজিৰ চেক বিতৰণ। শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত বিশেষ অধিবক্তা দল নিযুক্তিৰ প্ৰস্তাৱত ৰাজ্যপালৰ অনুমোদন। শিল্পী সমৰ হাজৰিকাৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ট্ৰফিৰ প্ৰথমবাৰৰ বাবে ৰাজ্যলৈ আগমন। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।